এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। 2020 চনত স্বাক্ষৰিত বিটিআৰ চুক্তি ৰূপায়ণ সম্পৰ্কত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তিৰ স্বাক্ষৰ কৰা সংগঠনকেইটাৰ প্ৰতিনিধিবৰ্গৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূবৰ বাবে থকা যুটীয়া সচিব নীৰজ কুমাৰ বানচুৰৰ অধ্যক্ষতাত নতুন দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰণালয়ৰ উপ সচিব এ আৰ মিন্স, অসম চৰকাৰ গৃহ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথ আৰু বি টি চিৰ প্ৰধান সচিব আকাশদ্বীপে চৰকাৰী পক্ষৰ হৈ অংশগ্ৰহণ কৰে। নিখিল বড়ো ছাত্ৰ সন্থা, প্ৰাক্তন এন ডি এফ বি আৰু ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনক প্ৰতিনিধিত্ব কৰা 10গৰাকী সদস্যই আজি বৈঠকত অংশগ্ৰহণ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰেলপথৰ পৰা শিলবালিৰ আৱৰ্জনা আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে আজি ভূমিস্খলন হোৱা অঞ্চলটোত উপস্থিত হৈ কয় যে বতৰ অনুকূল হলে অহা সোমবাৰৰ ভিতৰত এই পথেৰে আংশিকভাৱে ৰেল চলাচল পুনৰ আৰম্ভ কৰিব। পূৰ্বৰ মিটাৰগেজ ৰেলপথৰ ওপৰতে ব্ৰডগেজ ৰেলপথ স্থাপন কৰাৰ ফলত এই ৰেলপথ চোৱাৰ কিছু কাৰিকৰী আঁসোৱাহ ৰৈ গৈছে। তেওঁ কয় যে লংকাৰ পৰা শিলচৰ সংলগ্ন মাইনাৰ বন্দলৈ প্ৰায় 160 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে জৰীপ চলাই থকা হৈছে। উত্তৰ গুৱাহাটীত নিৰ্মীয়মান জাইকা পানী যোগান প্ৰকল্পত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হৈ অহা আগষ্ট মাহত ৰাইজে জাইকা পানী যোগান আঁচনিৰ পানী লাভ কৰিব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীত নিৰ্মাণ হৈ থকা গাৰ্ডৱালৰ কাম পৰ্যবেক্ষণ কৰে। তেওঁ কয় যে গাৰ্ডৱালৰ কাম চলি আছে যদিও আই আই টি গুৱাহাটীৰ অভিযন্তাৰ সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰাৰ পাছতে উত্তৰ গুৱাহাটীৰ ৰাইজে জাইকাৰ পানী লাভ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি বঙাইগাঁৱত অনুষ্ঠিত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সভাত 3খন আঁচনিৰ হিতাধিকাৰীৰ নাম চূড়ান্ত কৰা হয়। মন্ত্ৰী শ্ৰীদাসে কয় যে সভাখনত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু টিকলি দুটিপাত আঁচনিৰ হিতাধিকাৰীৰ নাম চূড়ান্ত কৰা হয়। এই সভাত সাংসদ ফণীভূষণ চৌধুৰী, বঙাইগাঁৱৰ বিধায়ক দীপ্তিময়ী চৌধুৰীকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হৈছে। এই বছৰৰ দিৱসৰ বিষয়বস্তু হৈছে সংক্ৰমণৰ অৱসান, সকলোৰে বাবে প্ৰতিৰোধ, চিকিৎসা আৰু নিৰাময়। বিশ্বনাথ, ডিব্ৰুগড়, মাজুলী, শোণিতপুৰ, মৰিগাঁও জিলা, পশ্চিম কাৰ্বি আংলং, দৰং জিলা আৰু গোৱালপাৰা জিলাত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। লখিমপুৰ জিলাতো আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক, ঔষধ পৰিদৰ্শক, স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালককে আদি কৰি জিলাখনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত আজি জিলাখনৰ বাসুগাঁও মহাবিদ্যালয়ত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। বাসুগাঁও বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধ্যক্ষ ডঃ ৰণেন্দ্ৰ মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতামূলক সভাৰ আৰম্ভণিতেই ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে দেশখনক ড্ৰাগছমুক্ত কৰিবলৈ সমূহীয়া শপত গ্ৰহণ কৰা হয়। বাক্সা জিলাৰ বৰমাত আজি বৰমা নাগৰিক সমাজ, বৰমা আৰক্ষী আৰু বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে হোৱা এখন সজাগতা সভাৰ পিছত এটা শোভাযাত্ৰাৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। ওদালগুৰিতো আজি জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত ওদালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত এই দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ওদালগুৰি জিলাৰ সহকাৰী আয়ুক্ত উপস্থিত থাকে। বজালী জিলা সদৰ পাঠশালাত থকা ভট্টদেৱ বিশ্ববিদ্যালয়ত আজি ভাৰতীয় জ্ঞান পৰম্পৰা বিষয়ক এটা কেন্দ্ৰ মুকলি কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ধনপতি ডেকাই এই কেন্দ্ৰটো উদ্বোধন কৰে। অনুষ্ঠানত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ভাৰতীয় জ্ঞান পৰম্পৰা কেন্দ্ৰৰ মুৰববী অধ্যাপক উদয় এছ দীক্ষিতে ভাৰতীয় জ্ঞান পৰম্পৰা প্ৰাসংগিকতা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। কামৰূপ জিলাৰ মিৰ্জাপুৰ অঞ্চলৰ ধৰ্মপ্ৰাণ মহিলা হৰিমতী মালীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 92 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।